Iya, Pak Kapan. বাতৰি পঢ়িছো পৱন কুমাৰ বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি বিয়লি ফেজিলা নিউজিলেণ্ড আৰু টিমৰ লেষ্টৰ ত্ৰিদেশীয় ভ্ৰমণসূচীৰে নতুন দিল্লীৰ পৰা নাডিলৈ ৰাওনা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি চণ্ডীগড়ৰ মানিমাজৰাৰ সপ্তাহৰ আটাইকেইদিন চৌব্বিশ ঘণ্টাই কাৰ্যক্ষম হোৱাকৈ পানী যোগানৰ এটা পাইলট প্ৰকল্প উদ্বোধন কৰে। মধ্যপ্ৰদেশৰ সাগৰ জিলাত আজি পুৱা এটা মন্দিৰত বেৰ খহি পৰাৰ ফলত নটি শিশুৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হয়। ভাৰতীয় পুৰুষ হকী দলটোৱে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনক 4-2 পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি শ্ৰীলংকাই ভাৰতক জয়ৰ বাবে 241 বিজয় লক্ষ্য বান্ধি দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি বিয়লি ফিজি, নিউজিলেণ্ড আৰু টিমৰ লেষ্টৰ ত্ৰিদেশীয় ভ্ৰমণসূচীৰে নতুন দিল্লীৰ পৰা নাডিলৈ ৰাওনা হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফিজিৰ ৰাজধানী চৰাত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰপতিয়ে ফিজিৰ সংসদত ভাষণ দিয়াৰ লগতে সমূহীয়া মত বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। নিউজিলেণ্ডত শ্ৰীমতী মুৰ্মুৱে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব আৰু ৱেলিংটনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দিব। তেওঁ লগতে অকলেণ্ডত আয়োজিত এটা সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানত প্ৰবাসী ভাৰতীয় আৰু ভাৰতৰ মিত্ৰসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমতী মুৰ্মু এই ত্ৰিদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত টিমৰ লেষ্টত উপস্থিত হ'ব আৰু দেশখনৰ ৰাজধানী দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ত্ৰিদেশীয় ভ্ৰমণে ভাৰতৰ এক্ট ইষ্ট নীতিত গতি প্ৰদান কৰিব আৰু দক্ষিণ পূব এছিয়া তথা প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব আৰোপৰ নীতি সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি চণ্ডীগড়ৰ মানিমাজৰাৰ সপ্তাহৰ আটাইকেইদিন চৌব্বিশ ঘণ্টাই কাৰ্যক্ষম হোৱাকৈ পানী যোগানৰ এটা পাইলট প্ৰকল্প উদ্বোধন কৰে। এই পানী যোগান প্ৰকল্পটোৰ পৰা মণিমাজৰাৰ প্ৰায় 1,00,000 লোক উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে প্ৰায় 75 কোটি ব্যয় কৰা হৈছে আৰু 12,000 লোকক নতুনকৈ পানীৰ সংযোগ দিয়া হৈছে। তেওঁ কয় যে এই প্ৰকল্পটোৰ জৰিয়তে সপ্তাহৰ আটাইকেইদিন 24 ঘণ্টাই পানী লাভ কৰাৰ ফলত জনসাধাৰণে পানী সংৰক্ষণ কমকৈ কৰিব আৰু ইয়াৰ ফলত পানীৰ অপচয় ৰোধ কৰিব পৰা যাব। গৃহমন্ত্ৰীয়ে লগতে ফৌজদাৰী ন্যায় প্ৰণালী সুদৃঢ় কৰা আৰু ক্ষিপ্ৰতাৰে ন্যায় প্ৰদানৰ উদ্দেশ্যে ই এভিডেন্স, ন্যায় সেতু, ন্যায়শ্ৰুতি আৰু ই চালন ব্যৱস্থা মুকলি কৰে। কেৰালাৰ ভূমিস্খলন প্ৰভাৱিত ৱায়নাডত আজি একেৰাহে 6 দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত আছে। এই ভূমিস্খলনৰ ঘটনাত 300ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে বুলি আশংকা কৰা হৈছে। এই অভিযানত কালি 4টা শৱদেহ উদ্ধাৰ হয়। ইয়াৰ ভিতৰত 3টা শৱদেহ নীলাম্বৰৰ চালিয়া নৈৰ পৰা উদ্ধাৰ কৰা হয়। নৈখনৰ পৰা 13টা ক্ষতবিক্ষত অংগ উদ্ধাৰ কৰা হৈছে। সশস্ত্ৰ বাহিনীসমূহৰ 1,260 কৰ্মীয়ে প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু মানৱীয় সাহায্যত ব্ৰতী হৈ আছে। ইপিনে অঞ্চলটো বাহৰ পাতি থকা মন্ত্ৰীসভাৰ উপ সমিতিয়ে ডাৰ্ক টুৰিজিম এৰাই চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। বিপদসংকুল এলেকাৰ ভ্ৰমণক ডাৰ্ক টুৰিজিম বুলি কোৱা হয়। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত এলেকাসমূহত শিশুসকলৰ মানসিক স্বাস্থ্য সুনিশ্চিত কৰাৰ বাবে 147 পৰামৰ্শদাতা নিয়োগ কৰিছে। মুণ্ডকৈ আৰু চুৰাঙত স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু চাবুৱা নদীৰ গাতে লাগি থকা বনাঞ্চল আৰু নৈপাৰক সৱদেহ উদ্ধাৰ কৰাৰ বাবে কৰ্মী নিয়োগ কৰা হৈছে। বৰ্তমানলৈকে 4,90,000 অধিক তীৰ্থযাত্ৰীয়ে পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰিছে। আমাৰ সংবাদদাতাই জনাইছে যে 1,112 তীৰ্থযাত্ৰীৰ 48 দলটো আজি ভগৱতী নগৰ যাত্ৰীনিবাস মূৰ শিবিৰৰ পৰা ৰাওনা হয়। দলটোত 910 পুৰুষ, 189 মহিলা, 31 সাধু আৰু 12 সাধুবী আছে। ইয়াৰ ভিতৰত 240 তীৰ্থযাত্ৰীয়ে বাৰতল পথেৰে আৰু 908 যাত্ৰীয়ে পেহেলগাম পথেৰে অমৰনাথ গুহা দৰ্শনৰ বাবে গৈছে। উত্তৰ প্ৰদেশৰ এটোৱা জিলাৰ আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেত হোৱা পথ দুৰ্ঘটনাত 7 লোক নিহত হোৱাৰ লগতে 35 লোক গুৰুতৰভাৱে আহত হয়। এটোৱা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে আকাশবাণীক জনোৱা মতে ৰায়বেলিৰ পৰা দিল্লী অভিমুখী নাগালেণ্ডৰ নম্বৰ প্লেট থকা ডাবল ডেকাৰ বাছখন যোৱা নিশা এক্সপ্ৰেছৱেটোৰ 129 চেনেলৰ সমীপত আন এখন বাহনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। মধ্যপ্ৰদেশৰ সাগৰ জিলাত আজি পুৱা এটা মন্দিৰৰ বেৰ খহি পৰাৰ ফলত 9টি শিশুৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হয়। শ্বাহপুৰৰ হৰদৌল বাবা মন্দিৰত এটা ধৰ্মীয় অনুষ্ঠান চলি থকাৰ মাজতে এই দুৰ্ঘটনাটো সংঘটিত হয়। আহত শিশুসকলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন যাদৱেও এই ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে নিহত শিশুসকলৰ পৰিয়াললৈ 4,00,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আলোচনাৰ প্ৰস্তাৱ দেশখনৰ কোটা সংস্কাৰ আন্দোলনৰ প্ৰতিবাদকাৰীসকলে নাকচ কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। নাহেদ ইছলাম, ছাগিছ আলম তথা আন্দোলনৰ আন মুখ্য সমন্বয়কাৰীসকলে কালি বিয়লি ঢাকাৰ কেন্দ্ৰীয় শ্বহীদ মিনাৰত এই কথা ঘোষণা কৰে। তেওঁলোকে লগতে কয় যে দেশখনত কালিৰে পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলন বলবৎ কৰিব। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কোটা সংস্কাৰ আন্দোলনক কেন্দ্ৰ কৰি সংঘটিত হিংসাম্মক ঘটনাৰ অন্ত পেলাবলৈ আন্দোলনত জড়িত ছাত্ৰ ছাত্ৰীসকলক গণভৱনত তেওঁৰ সৈতে আলোচনাত বহিবলৈ আহান জনোৱাৰ পাছতে প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীৰ কথা ঘোষণা কৰিছিল। যোৱা নিশা বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে তেওঁ দেশখনৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ পিছত সংবাদ মাধ্যমক জনায় যে ছাত্ৰ আন্দোলনৰ সকলো দাবী ইতিমধ্যে পূৰণ কৰা হৈছে আৰু তেওঁ ছাত্ৰ ছাত্ৰীসকলক অসহযোগ আন্দোলন নকৰাকৈ ঘৰলৈ উভতি যাবলৈ আহান জনায়। তেওঁ লগতে দেওবাৰৰ পৰা ঢাকা আৰু ওচৰৰ জিলাসমূহত ৰাতিপুৱা 6 বজাৰ পৰা 9 বজালৈকে কাৰ্ফিউ সময় শিথিল কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ পূৰ্বে কালি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশখনত দেওবাৰৰ পৰা অসহযোগ আন্দোলন ঘোষণা কৰাৰ এদিন পিছতে কোটা সংস্কাৰ আন্দোলনত আটকাধীন সকলো ছাত্ৰ ছাত্ৰীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশজুৰি প্ৰতিবাদকাৰীয়ে চলাই থকা অসহযোগ আন্দোলনৰ মাজতে আজি দেশখনৰ নিৰাপত্তা সম্পৰ্কীয় ৰাষ্ট্ৰীয় সমিতিৰ সৈতে গণভৱনত এখন বৈঠকত মিলিত হয়। বৈঠকত দেশখনৰ মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা, সচিব, সেনা, নৌবাহিনী, বায়ুসেনা, সীমান্ত সুৰক্ষা বাহিনী, উপকূলৰক্ষী বাহিনীৰ মুৰববীসকল উপস্থিত থাকে। সংৰক্ষণ সংস্কাৰ আন্দোলনৰ নেতৃত্ব দিয়া বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ প্ৰতিবাদকাৰীসকলে শেহতীয়া হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তুলি দিনজুৰি অসহযোগ আন্দোলন আৰম্ভ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 9 আগষ্টৰ পৰা 15 আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত তিৰংগা পতাকা উত্তোলন কৰিবলৈ আহান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন চেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত 2 বছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে। ভাৰতীয় পুৰুষ হকী দলটোৱে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনক 4-2 পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলিনা বৰগোহাঁই পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত চীনৰ লি কিয়ানৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয়। ইফালে পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ লক্ষ্য সেনে ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছনৰ হাতত পৰাজয় বৰণ কৰে। ছেমি ফাইনেল মালয়েছিয়াৰ লি জি জিয়াৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি শ্ৰীলংকাই ভাৰতক জয়ৰ বাবে 241 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছে। কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জিকি শ্ৰীলংকাই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 240 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে বাতৰি লিখাৰ পৰলৈকে 6 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 48 ৰাণ কৰি খেলি আছে। শৃংখলাৰ প্ৰথমখন খেল ৰোমাঞ্চকৰভাৱে ড্ৰ হোৱাৰ পাছত 2টা দলে আজিৰ খেলখনত জয় হোৱাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি বিয়লি ফিজি, নিউজিলেণ্ড আৰু তিমোৰ-লেষ্টে ত্ৰিদেশীয় ভ্ৰমণসূচীৰে নতুন দিল্লীৰ পৰা নাগালৈ ৰাওনা হ'ল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি চণ্ডীগড়ৰ মানি মাজৰাত সপ্তাহৰ আটাইকেইদিন 24 ঘণ্টাৰ কাৰ্যক্ষমতাকৈ পানী যোগানৰ এটা পাইলট প্ৰকল্প উদ্বোধন কৰে। মধ্যপ্ৰদেশৰ সাগৰ জিলাত আজি পুৱা এটা মন্দিৰৰ বেৰ খহি পৰাৰ ফলত 9 শিশুৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হয়। ভাৰতীয় পুৰুষ হকী দলটোৱে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনক 4-2 পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি শ্ৰীলংকাই ভাৰতক জয়ৰ বাবে 241 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।